ప్రియా ఆకాశవాణి. বাতৰি পঢ়িছো দিশা শৰ্মাই আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ সাংসদ নিশিকান্ত দুবেই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্ৰ পথ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয় যে অনাগত সময়ত উত্তৰ পূব ভাৰত দক্ষিণ পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। আৰু বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন ক্ৰিকেট টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আমালৈ বাতৰি অহাৰ পৰলৈকে 7 উইকেটৰ বিনিময়ত 141 ৰান কৰি খেলি আছে। এতিয়া শুনক বিতং বাতৰি। বিজেপিৰ সাংসদ নিশিকান্ত দুবেই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। শূন্যকালত শ্ৰীদুবেই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এগৰাকী বিনিয়োগকাৰী, বিদেশী সংবাদ মঞ্চ আৰু কংগ্ৰেছে ভাৰতৰ সাফল্য গাথা বিঘ্নিত কৰাৰ চেষ্টা চলোৱা বুলি পুনৰাই অভিযোগ উত্থাপন কৰে। অধ্যক্ষই বিজেপি সাংসদসকলক বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰাত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে সদন উত্তাল কৰি তোলে, ফলত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নিম্ন সদনৰ অধ্যক্ষ ওম বিৰলাই সদস্যসকলক প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ অনুৰোধ জনায় যদিও সদস্যসকলে তেওঁলোকৰ অনুৰোধৰ প্ৰতি কাণষাৰ নিদিয়ে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীবিৰলাই সদন পৰিচালনাৰ নিয়ম অনুসৰি কাম কাজ চলিব বুলি মন্তব্য কৰে। তাৰ পাছতো অশান্ত পৰিস্থিতি সাম নকটাত অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্ৰ পথ। তেওঁ কয় যে নিয়োগ লাভ কৰাটোৱে কেৱল শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয়, বৰং শিক্ষাৰ্থীসকলে শিক্ষাৰ পৰা বহুল জ্ঞান আহৰণ কৰাটোহে প্ৰয়োজন। ওড়িশাৰ মঞ্জুৰভাঞ্জ জিলাৰ উপৰৱেদ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে কয়, শ্ৰীমতী মুৰ্মু 5-দিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ গৈছে। ভ্ৰমণৰ অংশ হিচাপে কাইলৈ তেওঁ 3টা ৰেল লাইন উদ্বোধন কৰিব। তদুপৰি তেওঁ ৰাজ্যখনত ৰায়ৰংপুৰ জনজাতি গৱেষণা কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। 3দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংস্কৃতি, চহকী বস্ত্ৰশিল্প, শিল্পকলা আৰু পৰ্যটনৰ প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱত 250গৰাকীতকৈ অধিক শিল্পীয়ে হস্তশিল্প, বস্ত্ৰ আৰু কৃষি তথা উদ্যান শস্যৰ জিআই টেগ লাভ কৰা 34বিধ সা সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ফেশ্বন শ্ব, ক্ৰেতা বিক্ৰেতাৰ সন্মিলন আদিৰো আয়োজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 320গৰাকী কৃষক আৰু শিল্পীৰ সা সামগ্ৰী প্ৰদৰ্শন হ'বলগীয়া গ্ৰাম্য হাট বজাৰ এই মহোৎসৱৰ বিশেষ আকৰ্ষণ। উল্লেখযোগ্য যে এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পী উদ্যোগীসকলক নতুন সুযোগ প্ৰদান কৰিব। ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰতৰত্ন ডাঃ বি আৰ আম্বেদকাৰৰ 68 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বাণ দিৱস পালন কৰা হৈছে। এই বিশেষ দিনটোত ৰাষ্ট্ৰই তেওঁৰ শিকনিৰাজিক এখন ন্যায়সংগত আৰু সৰ্বাত্মক সমাজ গঢ়াৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰি সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মহাপৰিনিৰ্বাণ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীত সংসদ ভৱনৰ প্ৰেৰণাস্থলত শ্ৰদ্ধা জ্ঞাপন কৰে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 289.9 মিটাৰ ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজ এফ এম ব্ৰেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয় যে অনাগত সময়ত উত্তৰ পূব ভাৰত দক্ষিণ পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত উত্তৰ পূৰ্বাঞ্চলক সবলীকৰণ, পৰিৱৰ্তনশীল দশকৰ দিশত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এখন সংবাদমেল সম্বোধন কৰি শ্ৰীসোণোৱালে কয় যে চৰকাৰৰ এক্ট ইষ্ট নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উত্তৰ পূব ভাৰতৰ এটা মুখ্য ভূমিকা আছে। চৰকাৰে তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 60 বাৰতকৈ বেছি উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। অন্যহাতে প্ৰতি 15 দিনৰ মূৰে মূৰে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি আহিছে। তেওঁ লগতে কয় যে এই পদক্ষেপে জনসাধাৰণক সবলীকৰণ কৰাৰ লগতে অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা আনিছে। শ্ৰীসোণোৱালে লগতে কয় যে বিকশিত ভাৰত 2047ৰ অভিযান বাস্তৱ কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে মুখ্য ভূমিকা গ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা 10 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক যুৱতীসকলে এই কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে 15ৰ পৰা 29 বছৰ বয়সৰ সকলো যুৱক যুৱতীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ বিকশিত ভাৰতৰ বাবে নিজৰ ধাৰণাসমূহ প্ৰকাশ কৰিব পাৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 11 আৰু 12 জানুৱাৰীত হ'বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিকশিত ভাৰত সন্দৰ্ভত থকা নিজৰ ধাৰণাসমূহৰ বিষয়ে মত বিনিময় কৰিব পাৰে। সমগ্ৰ দেশত আজি গুৰু টেগ বাহাদুৰৰ 349 সংখ্যক শ্বহীদ দিৱস পালন কৰা হৈছে। এই উপলক্ষে অমৃতসৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুদ্বাৰসমূহত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ভক্তসকলে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ঠায়ে ঠায়ে লংগৰৰো আয়োজন কৰা হৈছে। সমগ্ৰ দেশতে যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু মৃত্যুৰ সৈতে মোকাবিলা কৰিবলৈ কাইলৈ হাৰিয়ানাৰ পঞ্চকুলাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই 100 দিনীয়া কাৰ্যসূচীৰে এটা অভিযান আৰম্ভ কৰিব। অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী আৰ টি সিং ৰাও উপস্থিত থাকিব। এই অভিযানে 33খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 347খন জিলাক সামৰি ল'ব। যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰা, নিদানমূলক ব্যৱস্থা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাটোৱেই এই অভিযানৰ মূল লক্ষ্য। কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত আজিৰে পৰা 12ম আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ আৰম্ভ হৈছে। 3দিনীয়া এই মহোৎসৱত দেশ বিদেশৰ মুঠ 35খন নিৰ্বাচিত তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু জনসংযোগ বিভাগৰ উদ্যোগত আয়োজিত এই মহোৎসৱত তামিলনাডু প্ৰগতিশীল লেখক সমাজ আৰু পুডুচেৰী চলচ্চিত্ৰ সংঘয়ো সহযোগিতা আগবঢ়াইছে। এডিলেইডত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ প্ৰথমটো ইনিংছত ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈকে 8 উইকেটৰ বিনিময়ত 141 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ৰোহিত শৰ্মা, শুভমন গিল আৰু ৰবিচন্দ্ৰন অশ্বিনে দললৈ প্ৰত্যাৱৰ্তন কৰিছে। পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 295 ৰাণৰ বৃহৎ ব্যৱধানত পৰাজিত কৰিছিল। এই জয়ৰ সুবাদত ভাৰত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত শীৰ্ষস্থানত আছে। বাহৰেইনৰ মানামাত আজিৰ পৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তোলন প্ৰতিযোগিতা আৰম্ভ হ'ব। 3গৰাকী মহিলা ভাৰতীয় ভাৰোত্তোলকে এই প্ৰতিযোগিতাত ভাগ ল'ব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিজেপিৰ সাংসদ নিশিকান্ত দুবে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্ৰ পথ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয় যে অনাগত সময়ত উত্তৰ পূব ভাৰত দক্ষিণ পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে আৰু বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন ক্ৰিকেট টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আমালৈ বাতৰি অহাৰ পৰলৈকে 8 উইকেটৰ বিনিময়ত 141 ৰাণ কৰি খেলি আছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।